চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। আৰু যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও চিঠি পত্ৰ লিখা নাই, আজিয়ে লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহলে আপোনাক ধন্যবাদ জনাইছো আৰু লিখি থাকিবলৈ অনুৰোধ কৰিছো। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো। আৰু যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 29 অধ্যায়ৰ 30 পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি তাৰ পিছৰ পদটো অৰ্থাৎ 29 অধ্যায়ৰ 31 পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। কিন্তু তাৰ আগতে আহকচোন কণ্টেক্ট প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আগৰ অনুষ্ঠানত ইতিমধ্যে দেখিবলৈ পালো যে যাকোবে বাধ্য হৈ লেয়াক বিয়া কৰাব লগা হৈছিল, আৰু তাৰ পাছত ৰাহেলৰ কাৰণেও 7 তেওঁ খাটি দিলে, আৰু তেতিয়াহে তেওঁৰ তালৈ ৰাহেলক বিয়া দিয়া হ'ল। তাৰ পাছত কি হ'ল সেই বিষয়ে আমি এতিয়া চাম। 29 অধ্যায়ৰ 31 আৰু 32 পদ দুটা পঢ়ি দিম। লেয়াক বেয়া পোৱা দেখি জিহুৱাই তেওঁক গৰ্ভধাৰণৰ শক্তি দিলে, কিন্তু ৰাহেল বাজি হ'ল। তাতে লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম ৰুবেন, পুত্ৰক চোৱা, ৰাখিলে, কিয়নো তেওঁ ক'লে জিহুৱাই মোৰ দুখলৈ চালে, কাৰণ এতিয়া স্বামীয়ে মোক প্ৰেম কৰিব। লেয়াই দুখ পাইছিল কাৰণ গিৰিয়েকে তাইতকৈ ৰাহেলক বেছি ভাল পাইছিল। যেতিয়া ৰুবেনৰ জন্ম হল তেতিয়া তাইৰ অন্তৰলৈ আনন্দ আহিল আৰু জাকুবে তাইক ভাল পাব বুলি ভাবিলে। ৰুবেন হৈছে জাকুবৰ প্ৰথম সন্তান, কিন্তু তাৰ বংশত খ্ৰীষ্ট নজন্মে, বৰং লেয়াৰ চতুৰ্থ সন্তান অৰ্থাৎ যিহুদাৰ বংশতহে খ্ৰীষ্ট জন্মিব। যিহুদাহে ৰাজবংশ, ডায়ুদ এই বংশতে জন্মিছিল আৰু পাছত মানৱীয় বংশধাৰাৰে প্ৰভু যীশু নিজে এই যিহুদা বংশতেই জন্মিছিল। ৰুবেনে নিজ পাপৰ কাৰণে সেই জ্যেষ্ঠাধিকাৰ হেৰুৱাইছিল। লেবি আছিল পুৰোহিতৰ বংশ, লেয়া আছিল জাকুবৰ কেইজনমান উল্লেখযোগ্য পুত্ৰৰ মাতৃ। এতিয়া আমি ত্ৰিশ নম্বৰ অধ্যায়লৈ আগবাঢ়ো। এই অধ্যায়ত আমি দেখিবলৈ পাওঁ যে জাকুবৰ পাপ সত্ত্বেও ঈশ্বৰে কাম কৰি আছে। জাকুবৰ পাপৰ বাবেই নহয়, কিন্তু পাপ থকা সত্ত্বেও ঈশ্বৰে কাম কৰি গৈছিল। এই অধ্যায়টোৰ মূল বিষয় হৈছে জাকুবৰ পৰিয়াল আৰু তেওঁৰ সন্তানবোৰৰ জন্মৰ কথা। জাকুবে শহুৰেক লাবণক এৰি যাবলৈ ইচ্ছা কৰিছিল আৰু তেওঁৰ লগত যথেষ্ট কৌশলেৰে বন্দোবস্ত এটা কৰিছিল। এতিয়া ত্ৰিশ নম্বৰ অধ্যায়ৰ পৰা পঢ়ি দিম এক নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, ৰাহেলে জাকুবলৈ আপোনাৰ সন্তান নজন্মা দেখি বায়েকক অসূয়া কৰিবলৈ ধৰিলে, আৰু ৰাহেলে জাকুবক ক'লেও বোলে মোক সন্তান দিয়া, নহ'লে মই মৰিম। সেই সময়ত কোনো তিৰোতাৰ সন্তান নজন্মাটো অতি সন্মানহানিৰ কথা আছিল। যিমানেই বেছি সন্তান সিমানেই বেছি সন্মান। দুই আৰু তিনি নম্বৰ পদ, তাতে ৰাহেললৈ জাকুবৰ ক্ৰোধ প্ৰজ্বলিত হলত তেওঁ ৰাহেলক ক'লে, যি ঈশ্বৰে তোমাক গৰ্ভফল নিদিয়াকৈ ৰাখিছে মই জানো তেওঁৰ প্ৰতিনিধি হৈছো। পাছে ৰাহেলে ক'লে, চোৱাচোন মোৰ যি বিলহা বেটী আছে তুমি তাইত গমন কৰা, পাছে তাই মোৰ কোলাত পুত্ৰ প্ৰসৱ কৰিব, তাতে ময়ো তাইৰ দ্বাৰাই সন্তান পাম। আমি ইয়াত দেখিবলৈ পাওঁ জাকুব আৰু ৰাহেলে সেই সময়ৰ ৰীতি পালন কৰিব ধৰিছে। অব্ৰাহাম আৰু চাৰায়ো একেধৰণৰ কামেই কৰিছিল। ঈশ্বৰে সেই সময়তো সেই কথাত অনুমোদন জনোৱা নাছিল আৰু এতিয়াও নজনায়। বাইবেলে আমাক এটা সঠিক বিৱৰণ দিছে, কিন্তু তাৰ মানে এইটো নহয় যে যি কাৰ্য কৰা হৈছিল তাত ঈশ্বৰৰ সমৰ্থন আছিল বা অনুমোদন আছিল। বৰং এইটোহে স্পষ্ট যে ঈশ্বৰে এই কথাটো বেয়াহে পাইছিল। অব্ৰাহামৰ পৰিয়ালত যি বেমেজালি ঘটিছিল সেই বিষয়ে আমি ইতিমধ্যেই পালো। ইছহাকৰ পৰিয়ালতো হৈছিল আৰু এতিয়া জাকুবৰ পৰিয়ালত আৰম্ভ হৈছেই, আৰু তেওঁৰ সমস্যা আৰু অধিক আৰু বেছি। এই অধ্যায়ৰ পাছৰ পদকেইটাত ৰাহেলৰ হাত ধৰা লিগিৰি বিলহাৰ যোগেদি জাকুবৰ দুজন পুত্ৰ জন্ম হোৱাৰ কথা আমি পাওঁ, আৰু তাৰ পাছত লেয়াৰ লিগিৰি জিলপাৰ যোগেদি দুজন পুত্ৰ, তাৰ পাছত লেয়াৰ আৰু দুজন পুত্ৰ জন্ম হোৱা কথা আমি পঢ়িবলৈ পাওঁ। সেইখিনি আমি পঢ়ি দিব খোজা নাই আৰু সেইখিনি আলোচনাও কৰিব খোজা নাই। এতিয়া আমি ত্ৰিশ নম্বৰ অধ্যায়ৰ একেবাৰে বাইশৰ পৰা চৌব্বিশ নম্বৰ পদলৈকে পঢ়ি দিম। পাছে ঈশ্বৰে ৰাহেলক সোঁৱৰি আৰু তেওঁৰ প্ৰাৰ্থনাও শুনি তেওঁকো গৰ্ভধাৰণৰ শক্তি দিলে। তেতিয়া তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি ক'লে, ঈশ্বৰে মোৰ অপযশ দূৰ কৰিলে, পাছে তেওঁ যীহুৱাই মোক আৰু এটি পুত্ৰ দিয়ক বুলি তাৰ নাম যোচেফ অৰ্থাৎ বৃদ্ধি ৰাখিলে। এই যোচেফ নামৰ ল'ৰাটিয়েই মিছৰলৈ যাব। আমি এই পুস্তকৰ পিছৰ অংশত তেওঁৰ লগে লগে মিছৰলৈ যাম। তেওঁ অতি উল্লেখযোগ্য ব্যক্তি আছিল। পাছত ৰাহেললৈ বিন্যামিন জন্মিব। আমি এই অধ্যায়ৰ সামৰণি মাৰিম জাকুবৰ বাৰজন পুত্ৰৰ তালিকাৰে, কাৰণ তেওঁলোকৰ কথাটো অতি দৰকাৰী। ইছৰাইলৰ বাৰটা ফৈদ তেওঁলোকৰ পৰাই ওলাব আৰু সেইদৰেই ইছৰাইল জাতি সৃষ্টি হ'ব। এতিয়া ত্ৰিশ নম্বৰ অধ্যায়ৰ পঁচিছ আৰু ছাব্বিছ নম্বৰ পদ দুটা পঢ়িম। পাছে ৰাহেলে যোচেফক প্ৰসৱ কৰাৰ পাছত জাকুবে লাবণক ক'লে, মই নিজ ঠাইলৈ আৰু নিজ দেশলৈ যাওঁ, মোক বিদায় দিয়া। আৰু মই যিবিলাকৰ নিমিত্তে তোমাৰ ইয়াত খাটি দিলো, মোৰ সেই ভাৰ্যা আৰু সন্তানবিলাক মোক দিয়া, মই যাওঁ। কিয়নো মই কেনেকৈ পৰিশ্ৰমেৰে তোমাৰ ইয়াত খাটি দিলো তাক তুমি নিজে জানিছা। কিন্তু মোমায়েক লাবণৰ কথা শুনক, তেওঁৰ কাম এতিয়াও শেষ হোৱা নাই। ২৭ নম্বৰ পদ, তেতিয়া লাবণে তেওঁক ক'লে, বিনয় কৰোঁ, যদি তোমাৰ দৃষ্টিত মই অনুগ্ৰহপ্ৰাপ্ত হৈছো তেন্তে থাকা, জিহুৱাই যে মোক তোমালৈ চাই আশীৰ্বাদ কৰিছে তাক মই অনুমান কৰি বুজিছো। এইটো বৰ মন কৰিবলগীয়া কথা। আপোনাৰ হয়তো মনত আছে যে গৰাৰৰ ৰজা অবিমেলকে এইটো দেখা পাইছিল যে তেওঁলোকৰ মাজত ইছহাক থকা কাৰণে তেওঁলোকে বহু আশীৰ্বাদ লাভ কৰিছিল, আৰু এতিয়া মোমায়েক লাবণেও দেখিছে যে জাকুবৰ লগত ঈশ্বৰ আছে আৰু জাকুবৰ খাতিৰতেই ঈশ্বৰে তেওঁকো আশীৰ্বাদ কৰিছে। গতিকে মোমাই লাবণে কৈছে, বোপা আঁতৰি নাযাবা, মোক এৰি নাযাবা, মই আশীৰ্বাদ লাভ কৰি আছো, মই তোমাৰ দৰমহা বঢ়াই দিম। ২৮ নম্বৰ পদ, তেওঁ আৰু ক'লে, তোমাৰ খাটনি বেচৰ নিৰূপণ কৰি কোৱা, মই দিম। জাকুবে ইতিমধ্যেই গম পাই গৈছে যে লাবণৰ লগত যিকোনো বন্দোবস্ত কৰিলেই অৱশেষত লাবণৰেই লাভ হয়, লাবণৰেই জয় হয়। জাকুবে শিক্ষা পাইছে, গতিকে তেওঁ এৰি যাব খুজিছে। ২৯ আৰু ৩০ নম্বৰ পদ, তেতিয়া জাকুবে তেওঁক ক'লে, মই কেনেকৈ তোমাৰ ইয়াত খাটি দিছো আৰু তোমাৰ পশুৰ জাকবোৰ বা মোৰ লগত যি ৰূপে আছে তাক তুমি নিজে জানিছা। কিয়নো মই অহাৰ আগেয়ে তোমাৰ অলপহে আছিল, এতিয়া হলে বাঢ়ি বাঢ়ি অনেক জাকসমূহ হৈ গৈছে। এইদৰে মই যলৈকে গলো তাতে জিহুৱাই তোমাক আশীৰ্বাদ কৰিলে, কিন্তু মোৰ নিজ পৰিয়ালৰ নিমিত্তেনো মই কেতিয়া কাম কৰিম? জাকুবে কৰা আপত্তিলৈ মন কৰক। তেওঁ দুখ লগা কাহিনী ক'ব ধৰিছে। তেওঁ কৈ আছে, আপোনাৰ হৈ কাম কৰাৰ বিনিময়ত মই মাথোন পালো দুজনী ঘৈণী, তেওঁলোকৰ হাত ধৰা লিগিৰি দুজনী আৰু ঘৰ ভৰা এপাল ল'ৰা। সেই সময়ত তেওঁৰ পুতেক আছিল ১১টা। তেওঁনো কি কৰিব, সিহঁতক কেনেদৰে পোহপাল দিব? তেওঁ কৈছে, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিছে, আপোনাক চহকী কৰিছে, কিন্তু মোৰ হলে একো নাই। ৩১ আৰু ৩২ নম্বৰ পদ, তেতিয়া লাবণে ক'লে, মই তোমাক কি দিম? জাকুবে ক'লে, তুমি মোক আন একোকে নিদি যদি মোলৈ এইৰূপ কাৰ্য কৰা তেন্তে মই পুনৰাই তোমাৰ পশুৰ জাক চৰাই প্ৰতিপাল কৰিম। আজি মই তোমাৰ আটাইবোৰ জাকৰ মাজেদি গৈ সকলোৰে ফুটুকা ফুটুকি, চিলাপখৰা আৰু ক'লা বৰণেৰে মেৰবোৰ আৰু চিলাপখৰা আৰু ফুটুকা ফুটুকি ছাগলীবোৰকো বেলেগ বেলেগ কৰোঁগৈ, আৰু তেনেকুৱাবোৰেই মোৰ বেচ হ'ব। অৰ্থাৎ শুদ্ধ পোৱালিবিলাক হ'ব লাবণৰ আৰু অশুদ্ধ বা দাগ থকা ফুটুকা ফুটুকি বা চেকুৰা চেকুৰি পোৱালিবিলাক হ'ব জাকুবৰ। জাকুবে কৈছে, আপুনি মোক কেৱল এনে কৰিবলৈ দিয়ক, সেয়ে মোৰ দৰমহা হ'ব। লাবণে সেই বন্দোবস্তটো বেছ ভাল যেন পালে। ৩৩ৰ পৰা ৩৫ নম্বৰ পদ, তাতে আগলৈ যেতিয়া তুমি মোৰ বেচ চাবলৈ আহিবা তেতিয়া মোৰ ন্যায় কাৰ্যই তোমাৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দিব। ছাগলীবোৰৰ মাজৰ ফুটুকা ফুটুকি আৰু চিলাপখৰা নোহোৱা আৰু মেৰবোৰৰ মাজত কলা নোহোৱা এনে পশু মোৰ লগত পালে সেয়ে চুৰি বুলি গণিত হ'ব। তেতিয়া লাবণে ক'লে, বাৰু তোমাৰ কথাৰ দৰেই হওক। পাছে লাবণে সেইদিনাই ঢেকীয়া পতীয়া আঁচেৰে আৰু চিলাপখৰা মতা চাকবোৰক আৰু ফুটুকা ফুটুকি ও চিলাপখৰা অৰ্থাৎ যিবোৰৰ বগা দাগ আছিল এনে মাইকী ছাগলীবোৰকো আৰু ক'লা বৰণেৰে মেৰবোৰকো বেলেগ কৰি তেওঁৰ পুতেকহঁতৰ হাতত সোধাই দিলে। সিহঁতে আনৰ লগত লগ হৈ পোৱালি জগাব নোৱাৰিব, অৰ্থাৎ জাকুবে অশুদ্ধ জাতৰ পোৱালিবোৰ আঁতৰ কৰিব যাতে শুদ্ধ জাতৰবোৰেহে সহবাস কৰি পোৱালি জগাব পাৰে। সেইবোৰ মোমায়েক লাবণৰ হ'ব আৰু আনবিলাক তেওঁৰ হ'ব। মুঠতে জাকুবে বৰ কৌতূহল জগোৱা ধৰণৰ বন্দোবস্ত এটা কৰিছে। এতিয়া ৩৬ নম্বৰ পদৰ পৰা ৩৯ নম্বৰ পদলৈকে পঢ়ি দিম। আৰু তেওঁ নিজ জাকৰ পৰা জাকুবৰ জাক 3 দিনৰ বাটলৈ আঁতৰাই পঠালে। পাছে জাকুবে লাবণৰ অৱশিষ্ট জাকবোৰ চৰাবলৈ ধৰিলে। তাৰ পাছত জাকুবে লিবনি, লুজ আৰু অৰ্মুন গছৰ কেঁচা ডাল কাটি আনি আঁচ আঁচকৈ সেইবোৰৰ ছাল গুচাই কাঠৰ বগা বগা আঁচ উলিয়ায়, আৰু যি ঠাইত জাকবোৰে পানী খাবলৈ আহে সেই ঠাইতে সিহঁতৰ সন্মুখত পানী খোৱা ঘূলনিৰ মাজত সেই ডালবোৰ থিয় কৰি থয়, তাতে পানী খোৱা সময়ত সিহঁত গাভিনী হয়। পাছে জাকবোৰ সেই ডালবোৰৰ সন্মুখত গাভিনী হোৱাত সিহঁতে ঢেকীয়া পতীয়া আঁচেৰে আৰু ফুটুকা ফুটুকি ও চিলা পখৰা পোৱালি যোগায়। এই কথাটোৰ বহুতে বহুধৰণে ব্যাখ্যা আগবঢ়াইছে। কিছুমানে কয় এয়া অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়। আন কিছুমানে কয় এয়া বুঢ়ী আইতাৰ সাধুৰ নিচিনা কথা, এনেকুৱা কথা বাইবেলৰ অন্তৰ্ভুক্ত হোৱাই উচিত নহয়। আমি ভাবোঁ যে এই ঘটনাৰ কথা যে ঈশ্বৰৰ বাক্যত অন্তৰ্ভুক্ত হৈছে সেইটো গুৰুত্বপূৰ্ণ কথা। অৱশ্যে জিনৰ কাৰক তাত জড়িত হৈ আছিল, কিন্তু আমি এই কথাখিনি অন্ধবিশ্বাস বুলি আঁতৰ কৰি থব নালাগে। দৰকাৰী কথা এইটোৱেই যে জাকুব আৰু লাবণ দুয়ো এই কথা বিশ্বাস কৰিছিল যে সেই লাখুটিত থকা বগা আঁচৰ বাবেই পোৱালিবিলাক পখৰা হৈছিল। কাহিনীটোৰ এইটোৱেই দৰকাৰী কথা। হয়তো আপুনি বৰ বুদ্ধিয়ক আৰু এনে কথা বিশ্বাস নকৰে, কিন্তু সেই ব্যক্তি দুজনে হলে এই কথাটো বিশ্বাস কৰিছিল। এই কথাটোৰ কিবা মূল্য থাকক বা নাথাকক, জাকুবে কিন্তু চল চাতুৰি ব্যৱহাৰ কৰি আছে, নহয় জানো? আমি দেখিছো যে জাকুব অতি কৌশলী আছিল, কিন্তু সেই কৌশলী জাকুবে এনে এজন মোমায়েক লগ পাইছে যিজন তেওঁতকৈও কৌশলী, তেওঁতকৈও চতুৰ, তেওঁতকৈও বুদ্ধিমান। আৰু এতিয়া জাকুবে জয়লাভ কৰিবলৈ চেষ্টা কৰি আছে। প্ৰিয় শ্ৰোতা, এই বিষয়ে আমি ইয়াত ইমানখিনিয়েই মাত্ৰ ক'ব খুজিছো। আৰু আমি দেখিবলৈ পাম যে পিছৰটো অধ্যায়ত এই ঘটনাটোৰ বিষয়ে আমি অলপ পোহৰ পাম। এতিয়া আমি জাকুবৰ 12 পুত্ৰৰ কথা চাওঁ। জাকুবৰ এই 12 পুত্ৰৰ পৰাই ইছৰাইলৰ 12 ফৈদ হ'বগৈ। তেওঁৰ সেই পুত্ৰকেইজন হ'ল লেয়ালৈ জন্মা ৰুবেন, ছিমিয়ন, লেবি, জিহুদা, ইছাখৰ, জবুলুন আৰু জিয়েক, দিনা। ৰাহেলৰ লিগিৰি বিলহালৈ জন্মা দান আৰু নপ্তালি। লেয়াৰ লিগিৰি জিলপাৰ যোগেদি জন্মা গাদ আৰু আছেৰ। আৰু ৰাহেললৈ জন্মা যোছেফ আৰু বিন্যামিন। এই 12 পুতেকেৰে জাকুবৰ একেবাৰে হাত ভৰ্তি হৈ গৈছিল। আমি দেখিবলৈ পাইছো এজনী ছোৱালীও আছিল, তাইৰ নাম হৈছে দিনা। ইয়াৰ পিছৰটো অধ্যায়ত আমি দেখিবলৈ পাম যে ঈশ্বৰে জাকুবক হাৰণ ত্যাগ কৰি তেওঁ আব্ৰাহাম, ইছহাক আৰু জাকুবক দিম বুলি প্ৰতিজ্ঞা কৰা সেই কনান দেশলৈ উভতি যাবলৈ কৈছে। আমি এই কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে ঈশ্বৰে জাকুবৰ সন্তানবোৰৰ কথা চিন্তা কৰিছে। সেই চতুৰ মোমায়েক লাবণৰ ঘৰৰ পৰিৱেশত জাকুবৰ সন্তানবোৰ ডাঙৰ দীঘল হোৱাটো ঈশ্বৰে নিশ্চয় বিচৰা নাই। প্ৰিয় শ্ৰোতা, 31 অধ্যায়ত আমি পাওঁ যে জাকুবে একো আগজাননী নিদিয়াকৈ লাবণৰ পৰা আঁতৰি গৈছে। তেওঁলোকে তেওঁৰ বাবে বিদায় সভা এখনো পাতিব নোৱাৰিলে। লাবণ পিছে পিছে খেদি গৈ জাকুবক লগ ধৰিছে, আৰু অৱশেষত জাকুব আৰু লাবণে আৰু এটা বন্দোবস্তি কৰিছে। এইবাৰ কাকো অন্যায় কৰিবলৈ বা ঠগিবলৈ নহয়। তাৰ পাছত তেওঁলোক দেখাত বন্ধুত্বপূৰ্ণ মনোভাৱেৰে এৰা এৰি হৈছে। আমি দেখিবলৈ পাম যে ঈশ্বৰে জাকুবক এই দেশৰ পৰা আঁতৰ কৰিব বিচাৰিছে। তেওঁ দেখিছে যে জাকুব আৰু জাকুবৰ সন্তানৰ ওপৰত লাবণৰ পৰিয়ালৰ প্ৰভাৱটো ভাল নহয়। ল'ৰাকেইটা ইছৰাইলৰ বাৰটা ফৈদৰ মুৰব্বী হ'ব। ঈশ্বৰে সেই পৰিৱেশৰ পৰা সিহঁত বাহিৰ ওলাই গৈ যাতে ভাল পৰিৱেশ পায় সেই কথা বিচাৰিছিল। সিহঁতক বাহিৰ কৰিবলৈ ঈশ্বৰ উদগ্ৰীব হৈ পৰিছিল আৰু তেওঁ অব্ৰাহামক দিবলৈ প্ৰতিজ্ঞা কৰা অব্ৰাহামৰ দেশলৈ সোনকালে লৈ যাব বিচাৰিছিল। আমি ঈশ্বৰৰ বাক্যৰ এনে এটা অংশত আছো যিটো অংশ আমাৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে ঈশ্বৰে আমাক দিছে। ইয়াত এনে এজন মানুহৰ কথা আমি পাই আছো যিজন বহু দিশৰ পৰাই পাপী মানুহ, কিন্তু যিজনক ঈশ্বৰে এৰি দিব খোজা নাই। প্ৰিয় শ্ৰোতা, আপুনি আৰু মই সেই কথাৰ পৰাই সাহস গোটাব পাৰোঁ। ঈশ্বৰে আমাক কেতিয়াও এৰি নিদিয়ে যদিহে আমি তেওঁলৈ আহি থাকোঁ। তেওঁ আমাক সদায় গ্ৰহণ কৰিব। যদিহে ঈশ্বৰে জাকুবৰ নিচিনা মানুহ এজনকো গ্ৰহণ কৰে বা মোৰ নিচিনা মানুহকো গ্ৰহণ কৰে, তেনেহ'লে আপোনাকো গ্ৰহণ কৰিব। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত থাকিব যে জাকুবে মোমায়েক লাবণৰ লগত সুদীৰ্ঘ 20 বছৰ দুখ লগা ধৰণে কটাব লগা হ'ল। মোমায়েক লাবণে তেওঁক কঠিন আঘাতৰ মহাবিদ্যালয়ত ভালদৰে শিক্ষা দিলে আৰু বেচেৰা জাকুবে বেদনাত মুখ কুচাব লগা হৈছে কাৰণ তেওঁ যথেষ্ট চাপ সহ্য কৰিব লগা হৈছে। কিন্তু পশু জন্ম দিয়াৰ নতুন বন্দোবস্তি যে তেওঁৰ মোমায়েকৰ লগত কৰিছিল, তাৰ ফলত তেওঁ এতিয়া মোমায়েক লাবণতকৈ বেছি লাভ পাব ধৰিছিল, বেছি পশু তেওঁ পাব ধৰিছিল। এই কথাটো মোমায়েক লাবণে ভাল পোৱা নাছিল, লাবণৰ পুতেকবোৰেও ভাল পোৱা নাছিল। এতিয়া আমি 31 নম্বৰ অধ্যায়ৰ পৰা প্ৰথম পদ দুটা পঢ়ি দিছো, শুনিবচোন। পাছে জাকুবে লাবণৰ পুতেকহঁতে এই কথা কোৱা শুনিলে, বোলে জাকুবে আমাৰ পিতৃৰ সকলোকে হৰণ কৰিলে আৰু আমাৰ পিতৃৰ যি আছিল তাৰ পৰাহে সি ইমান ঐশ্বৰ্য পাইছে। আৰু জাকুবে লাবণৰ মুখ দেখি বুজিলে যে তেওঁৰ মুখ তেওঁলৈ আগৰ দৰে নহয়। জাকুবে এতিয়া ঈশ্বৰৰ পৰা এটা আহ্বান পাব। 3 আৰু 4 নম্বৰ পদ, পাছে জিহুৱাই জাকুবক ক'লে, তুমি তোমাৰ পৈতৃক দেশলৈ তোমাৰ জ্ঞাতিবিলাকৰ তলৈ উভতি যোৱা, মই তোমাৰ সংগী হ'ম। তেতিয়া জাকুবে মানুহ পঠাই ৰাহেল আৰু লেয়াক নিজৰ জাকৰ ওচৰলৈ পথাৰলৈ মতাই সিবিলাকক ক'লে। ঈশ্বৰে জাকুবক সেই ঠাই এৰি যাবলৈ কৈছে আৰু জাকুব তাৰ বাবে সাজু হ'ব ধৰিছে। তেওঁ লেয়া আৰু ৰাহেলক পথাৰত লগ ধৰিবলৈ মাতিছে কাৰণ এই কথা ঘৰত ক'বলৈ তেওঁ ভয় কৰিছে, কাৰণ কোনো চাকৰ নাইবা লাবণ অথবা লাবণৰ কোনো পুতেকে শুনিব পাৰে। তেওঁ লেয়া আৰু ৰাহেলৰ সৈতে পৰিকল্পনা কৰা কথা তেওঁলোকে শুনাটো বিচৰা নাই। এতিয়া 5 আৰু 6 নম্বৰ পদ পাঠ কৰি দিম। মই দেখিছো তোমালোকৰ পিতৃৰ মুখ মোলৈ পূৰ্বৰ দৰে নহয়, কিন্তু মোৰ পিতৃৰ ঈশ্বৰ হলে মোৰ সংগী হৈয়েই আছে। মোৰ শক্তিয়ে আটেমানেলৈকে মই যে তোমালোকৰ পিতৃৰ ইয়াত খাটি দিছো তাক তোমালোকেই জানা। আমি জাকুবৰ এই কথাত হয় ভৰ দিব পাৰোঁ আৰু তেওঁক নিশ্চয় কৃতিত্ব দিব পাৰোঁ। সঁচাকৈয়ে তেওঁ মোমায়েক লাবণৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু তেওঁৰ কাৰণেই আচলতে মোমায়েক লাবণ যথেষ্ট ধনী হৈছিল। জাকুবে যথেষ্ট কষ্ট কৰিলে, কিন্তু তাৰ বাবে আমি লাবণকো কৃতিত্ব দিব লাগিব বুলিহে ভাবোঁ। লাবণৰ হকে কাম কৰা যিকোনো লোকৰ পৰা লাবণে কাম উলিয়াব জানে। জাকুবৰ নিচিনা মানুহকো লাবণে খটুৱাব জানিছিল। এতিয়া 7 নম্বৰ পদটো পঢ়িম। তথাপি তোমালোকৰ পিতৃয়ে মোক চল কৰি মোৰ বেচ 10 বাৰ সলনি কৰিছে, কিন্তু ঈশ্বৰে হলে তেওঁক মোৰ হানি কৰিবলৈ দিয়া নাই। চাওকচোন, সেই 20 বছৰত বৃদ্ধ লাবনে 10 বাৰ জাকুবৰ দৰমহা সলনি কৰিছিল, বেচেৰা জাকুব। কিন্তু যেতিয়া তেওঁ কি কৰোঁ কি নকৰোঁ অৱস্থা হৈছিল, কলৈ যাওঁ কি কৰোঁ যেন লাগিছিল, তেতিয়া ঈশ্বৰে হস্তক্ষেপ কৰিলে। জাকুবে কৈছে, ঈশ্বৰে হলে তেওঁক মোৰ হানি কৰিবলৈ দিয়া নাই। এইটো গুৰুত্বপূৰ্ণ কথা নহয়নে প্ৰিয় শ্ৰোতা? ঈশ্বৰে নিদিয়ালৈকে কোনেও আমাৰ একো হানি কৰিব নোৱাৰে। সেই ঈশ্বৰক আপুনি নিজৰ পিতৃ বুলি মাতিব পৰা হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিরি শুই থাকুতে বেলি লহিয়ায় আরু নকরা দেরি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিরি শুই থাকুতে বেলি লহিয়ায় আরু নকরা দেরি। পুনাহে আজি শুভ বাতরি হৃদয় শান্ত করা, সরগর দুয়ার হোম মুকরি দুনয়ন ভরি সুবা। পুনাহে আজি শুভ বাতরি হৃদয় শান্ত করা, সরগর
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিশুৱে মাতে আহাৰ কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহাৰ সবে আজি ধৰি। যিশুৱে মাতে আহাৰ কাষৰে ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে আহাৰ সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা।
তোমাৰ জীৱন আৰু প্ৰাণ বেছি অৰ্পণ কৰা। জাগা হে বন্ধু, জাগা হে বন্ধু কলা।